এয়া আকাশবাণী গুৱাহাটী সন্ধিয়া আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে দামী দেৱী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল পেৰিছ অলিম্পিকৰ পুৰুষ হকী কোৱাৰ্টাৰ ফাইনেলত গ্ৰেট ব্ৰিটেইনক হৰুৱাই ভাৰতৰ ছেমি ফাইনেলত প্ৰৱেশ, বক্সিঙৰ 75 কিলোগ্ৰাম শাখাৰ কোৱাৰ্টাৰ ফাইনেলত অসম কন্যা লাভলীনা বৰগোহাঁই পৰাজয়, ৰাজ্যখনত জন্মগ্ৰহণ কৰা লোকেহে চৰকাৰী চাকৰি লাভ কৰিব পৰাকৈ ৰাজ্য চৰকাৰে নতুন বাসিন্দা নীতি প্ৰণয়ন কৰিব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ, ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ চতুৰ্থ বৰ্ষপূৰ্তিৰ সৈতে সংগতি ৰাখি কাইলৈৰ পৰা শিক্ষা সপ্তাহ উদযাপন, গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অসম প্ৰদেশ বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা, বিগত লোকসভা নিৰ্বাচনৰ ফলাফলৰ পৰিপ্ৰেক্ষিতত দলীয় কাৰ্যপন্থা আৰু সবলীকৰণ সন্দৰ্ভত আলোচনা আৰু ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত শ্ৰীলংকাৰ ভাৰতক 241 ৰাণৰ বিজয় লক্ষ্য নিৰ্ধাৰণ। ভাৰতীয় পুৰুষ হকী দলটোৱে পেৰিছ অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলত গ্ৰেট ব্ৰিটেইনক 4-2 গলত পৰাজিত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। আনহাতে টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক জয় কৰা লাভলীনা বৰগোহাঁই পেৰিছ অলিম্পিকৰ মহিলাৰ বক্সিঙৰ 75 কিলোগ্ৰাম ওজন শাখাত চীনৰ লি কিয়ানৰ হাতত কোৱাৰ্টাৰ ফাইনেলত পৰাজিত হয়। ইফালে পুৰুষৰ বেডমিণ্টনৰ ছিংগলছৰ ছেমি ফাইনেলত ভাৰতৰ লেক্সি সেনে ডেনমাৰ্কৰ ভিক্টৰ এক্সেলছনৰ হাতত পৰাজয় বৰণ কৰে। সেনে কাইলৈ মালয়েছিয়াৰ লি জি জিয়াৰ বিৰুদ্ধে ব্ৰঞ্জৰ পদকৰ বাবে যুঁজত অৱতীৰ্ণ হ'ব। পেৰিছ অলিম্পিক সন্দৰ্ভত এই আকাশবাণীৰ সংবাদদাতা মানস প্ৰতিম শৰ্মাই এইদৰে কয়।
আজি পেৰিছ অলিম্পিকৰ পৰা ভাৰতৰ পুৰুষ হকী দলৰ বাবে আশাৰ বতৰা আহিছে যে যোৱা অলিম্পিকত ভাৰতে দাঙি ধৰা সমগ্ৰ প্ৰদৰ্শনৰ ধাৰা এইবাৰ অব্যাহত ৰাখিছে আৰু আজি অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেল খেলত ভাৰতে শক্তিশালী দল গ্ৰেট ব্ৰিটেইনক পৰাজিত কৰি নকআউট পৰ্যায়ত প্ৰৱেশ কৰে। আৰু এই খেলখনৰ অধিকাংশ সময়ে ভাৰতে এগৰাকী ডিফেন্সৰ অবিহনে খেলিব লগা হৈছিলে, অৰ্থাৎ 10 গৰাকী খেলুৱৈয়ে ভাৰতে গ্ৰেট ব্ৰিটেইনৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰে। নিৰ্ধাৰিত সময়ত খেলখন 1 গ'লত ড্ৰ হয় আৰু যেতিয়া পেনাল্টি শ্বুটাউটৰ জৰিয়তে ভাৰতে জয়লাভ কৰে। ভাৰতৰ গ'ল কিপাৰ ফিৰোজে আজি অসাধাৰণ প্ৰদৰ্শন দাঙি ধৰে, পেনাল্টি শ্বুটাউটত 2টাকৈ তেওঁ গ'ল প্ৰতিহত কৰিবলৈ সক্ষম হয় আৰু এতিয়া ভাৰতে ছেমি ফাইনেলত স্থান লাভ কৰিছে আৰু ভাৰতে সোণ বা ৰূপৰ পদকৰ পৰা মাত্ৰ 1খন খেল জয়লাভত বাকী আছে। পুৰুষ বেডমিণ্টন শাখাত পূৰ্বে লক্ষ্য সেনে যি প্ৰদৰ্শন দাঙি ধৰিছিলে আজিও সেই একেদৰে আৰম্ভণি কৰিছিলে ভিক্টৰ এক্সেলছনৰ বিৰুদ্ধে। ডেনমাৰ্কৰ তথা বিশ্বৰ 5খন 1 নম্বৰৰ খেলুৱৈ বৰ্তমান বেডমিণ্টনৰ 1 শাখাত দ্বিতীয় ৰেংকত আছে, কিন্তু শেষলৈ লক্ষ্য সেনে নিজৰ যি প্ৰদৰ্শন সেয়া প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম নহল আৰু ভিক্টৰ এক্সেলছনে ভাল স্মেচ খেলে দীঘল দীঘল ৰেলী কৰি খেলে, গতিকে তাৰ সন্মুখত যেন কিছু বিফল হল আৰু দুয়োটা ছেটতে তেওঁ দীৰ্ঘ সময় ধৰি আগবাঢ়ি আছিলে। বিশেষকৈ প্ৰথম ছেটত তেওঁ প্ৰায় 5 পইণ্টমান অগ্ৰগতি লাভ কৰিছে, তাৰপিছত ছেট পৰাজিত হয়। দ্বিতীয় ছেটৰ আৰম্ভণিতে প্ৰায় 6-7 পইণ্টত আগবাঢ়ি আছিলে, গতিকে এই পৰ্যায়ত তেওঁ নিজেও কিছু নিৰাশ হ'ব। অৱশ্যে এতিয়াও পদকৰ আশা সমাপ্ত হোৱা নাই, লক্ষ্য সেনে কাইলৈ ব্ৰঞ্জ মেডেলৰ বাবে কাইলৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। আৰু দিশা খেলৰ প্ৰতি আমাৰ সমগ্ৰ অসমবাসীৰ বাবে ভাৰতবাসীৰ চকু আছিলে যে আমাৰ অসম গৌৰৱ লাভলীনা বৰগোহাঁই কোৱাৰ্টাৰ ফাইনেলত চীনৰ প্ৰতিনিধিৰ বিৰুদ্ধে সুন্দৰ প্ৰদৰ্শন দাঙি ধৰে, যদিও কিছু পইণ্টৰ ব্যৱধান তেওঁ পৰাজিত হ'ব লগা হয়। যদিও তেওঁ প্ৰতিদ্বন্দ্বীগৰাকীক তেওঁ পূৰ্বে পৰাজিত কৰিছিলে, কিন্তু নিজৰ ওজন শাখাত তেওঁ বিশ্ব শীৰ্ষস্থানৰ খেলুৱৈ, তেওঁৰ বিৰুদ্ধে খুব ভালদৰে প্ৰতিদ্বন্দ্বিতা কৰিছে। যদিও কিছু পইণ্টৰ ব্যৱধান তেখেত পৰাজিত হ'বলগীয়া হ'ল আৰু ইয়াৰ লগে লগে এই পেৰিছ অলিম্পিকত ভাৰতৰ বক্সিঙৰ পৰা পদক লবৰ সম্ভাৱনা সাধাৰণতে সামৰণি কৰিলে। অৱশ্যে কোৱাৰ্টাৰ ফাইনেল পৰাজিত লাভলীনা যি ধৰণৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে তাক লৈ আমি গৌৰৱ কৰিব পাৰোঁ আৰু আমি শুনোৱা হওঁ যে খেলৰ পিছত লাভলীনাই পেৰিছত আকাশবাণীৰ সংবাদত আগত কি কৈছিলে।
প্ৰধানমন্ত্ৰীৰ ধন্যবাদ কম, সকলোৱে বহুত আশা কৰিছিলে মোৰ ওপৰত, যেনেকৈ ভাবিছিলো এনেকুৱা নহল, এবাৰৰ কাৰণেও এনেকুৱা ভবা নাছিলো যে হাৰিম বুলি, কনফিডেণ্টতে আছিলো আৰু ভগৱানৰ জেগাটো দুখন। আৰু
ৰাজ্য চৰকাৰে নতুন বাসিন্দা নীতি প্ৰণয়ন কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। এই নীতিৰ অধীনত ৰাজ্যখনত জন্মগ্ৰহণ কৰা লোকেহে চৰকাৰী চাকৰিত নিযুক্তি লাভ কৰিব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ইয়াৰ লগতে লাভজিহাদ সম্পৰ্কীয় গোচৰসমূহৰ বাবে নতুন আইন প্ৰণয়ন কৰাৰ ওপৰত ৰাজ্য চৰকাৰে গুৰুত্ব আৰোপ কৰিব বুলিও মন্তব্য কৰে। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ চতুৰ্থ বৰ্ষপূৰ্তিৰ সৈতে সংগতি ৰাখি ৰাজ্যত কাইলৈৰ পৰা 11 আগষ্টলৈ শিক্ষা সপ্তাহ উদযাপন কৰা হ'ব। সমগ্ৰ শিক্ষা অসমৰ মিছন সঞ্চালকে প্ৰতিদিনে একোটা বিশেষ বিষয়বস্তুৰ আধাৰত এই কাৰ্যসূচী গ্ৰহণ কৰাৰ বাবে বিদ্যালয়সমূহলৈ নিৰ্দেশনা জাৰি কৰিছে। ৰেলৱে কাইলৈৰ দিনটো শিক্ষণ শিকণ সামগ্ৰীৰ দিন, পৰহিলৈ FLM দিন, 7 আগষ্টৰ দিনটো ক্ৰীড়া দিন, 8 আগষ্টত সাংস্কৃতিক দিন, 9 আগষ্টত দক্ষতা আৰু ডিজিটেল পদক্ষেপৰ দিন, 12 আগষ্টত বিদ্যালয় পৰিপুষ্টি দিন আৰু 11 আগষ্টৰ দিনটো সম্প্ৰদায় জড়িতকৰণ দিন হিচাপে পালন কৰিবলৈ বিদ্যালয়সমূহক নিৰ্দেশ দিয়া হৈছে। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ জৰিয়তে শিক্ষা জগতলৈ অহা পৰিৱৰ্তন তথা সফলতাসমূহ এই কাৰ্যসূচীৰ জৰিয়তে প্ৰতিফলিত কৰিবলৈ বিচৰা হৈছে। ৰাজহুৱা প্ৰশাসনৰ ক্ষেত্ৰত উৎকৃষ্ট সেৱাৰ বাবে মুখ্যমন্ত্ৰীৰ কৰ্মশীলতা এইবাৰ ছগৰাকী প্ৰশাসনীয় বিষয়ালৈ আগবঢ়োৱা হৈছে। এইবাৰ এই বঁটাৰ বাবে 52খন আবেদন লাভ কৰা হৈছিল যদিও ইয়াৰ ভিতৰত 6টা বিভাগৰ সেৱাক লৈ বঁটাৰ বাবে বাছনি কৰা হয়। চৰকাৰে বিভিন্ন বিভাগসমূহৰ কাৰ্যকলাপ, উদ্ভাৱনী প্ৰয়াস, বহন ক্ষমতা, প্ৰশাসনৰ ক্ষেত্ৰত দক্ষতাৰ উন্নয়ন তথা কাৰ্যকাৰিতা আদি কাৰকসমূহৰ ওপৰত ভিত্তি কৰি এই 6টা বিভাগক বঁটাৰ বাবে বাছনি কৰা হৈছে। মিছন বসুন্ধৰা, জলজীৱন মিছনৰ অধীনৰ জলদত্ত কাৰ্যসূচী, মহাবিদ্যালয়ত নামভৰ্তিৰ বাবে সমৰ্থ নামভৰ্তি পৰ্টেল, ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত চৰাইদেউ মৈদামৰ অন্তৰ্ভুক্তিকৰণৰ সৈতে জড়িত কাৰ্যকলাপ, মৰগাঁৱৰ মুকুতা খেতি, ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা লাইকা বনগাঁওক নামফাই সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত ভূমিত পুনৰ সংস্থাপন কাৰ্যত জড়িত একাংশ চৰকাৰী বিষয়ালৈ এই বঁটা আগবঢ়োৱা হৈছে। অসমতে বিজেপিৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে অধিষ্ঠিত হোৱা নৰেন্দ্ৰ মোদী ধন্যবাদসূচক প্ৰস্তাৱৰ লগতে অভিনন্দন যাচি আৰম্ভ কৰা সভাখনত বিগত লোকসভা নিৰ্বাচনৰ ফলাফলৰ মূল্যায়ন কৰা হয়। তদুপৰি ৰাজ্যৰ 5টা সমষ্টিৰ পৰৱৰ্তী উপ নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ বাবে দলৰ কাৰ্যপ্ৰণালীৰ বিষয়টো কাৰ্যনিৰ্বাহক সভাত আলোচনা কৰা হয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ড০ অনুজ পেগু, কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, ৰাজ্য বিজেপিৰ নৱনিযুক্ত প্ৰভাৱী হৰেশ দ্বিবেদীকে ধৰি ৰাজ্য বিজেপিৰ বিভিন্ন বিষয়ববীয়া, মুখপাত্ৰ, কোষ আৰু বিভাগৰ আহায়ক তথা সাংসদ আৰু বিধায়কসকলৰ উপস্থিতিত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ সভাপতিত্বত আজি কাৰ্যনিৰ্বাহ সভাখন অনুষ্ঠিত হয়। বিকশিত ভাৰতৰ যাত্ৰা অব্যাহত ৰাখি ৰাষ্ট্ৰীয়, ৰাজ্যিক আৰু তৃণমূল পৰ্যায়ত দলটোক সবল আৰু শক্তিশালী কৰি তোলাৰ লগতে সাংগঠনিক ভেটি সুদৃঢ়কৰণ তথা দলীয় নীতি প্ৰচাৰ আৰু প্ৰসাৰৰ সংকল্পৰে আজিৰ সভাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰখনে গ্ৰহণ কৰা জনকল্যাণমুখী কাম কাজসমূহৰ ৰূপায়ণৰ ক্ষেত্ৰত দায়বদ্ধতাৰে কাম কৰি থকা দলীয় কৰ্মীসকলক আজিৰ সভাত কৃতজ্ঞতা জ্ঞাপন কৰা হয়। মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত অহা 18 আগষ্টত মায়ং মহাবিদ্যালয় খেলপথাৰত পোনপ্ৰথমবাৰৰ বাবে মায়ং ইন্দ্ৰজাল যাদু মহোৎসৱ অনুষ্ঠিত হ'ব। এই সন্দৰ্ভত আজি খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত এখন সংবাদমেলত মৰিগাঁও জিলাৰ আয়ুক্ত তথা মহোৎসৱ উদযাপনৰ মুখ্য পৃষ্ঠপোষক দেৱাশী শৰ্মাই কাৰ্যসূচী সম্পৰ্কে জানিবলৈ দিয়ে। সংবাদমেলক সম্বোধন কৰি শ্ৰীশৰ্মাই কয় যে অহা 18 আগষ্টত পুৱা সাংস্কৃতিক শোভাযাত্ৰাৰে যাদু মহোৎসৱৰ শুভাৰম্ভণি কৰা হ'ব। সভাগীতত অঞ্চলটোৰ যাদু সংস্কৃতি আৰু স্থানীয় কলা সংস্কৃতিৰ নিদৰ্শন দাঙি ধৰা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে। কাৰ্যসূচীৰ অংশ হিচাপে মায়ঙৰ যাদু শীৰ্ষক এখন আলোকচিত্ৰ প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছে। আয়ুক্তগৰাকীয়ে মহোৎসৱৰ যোগেদি অন্ধবিশ্বাসৰ সলনি মায়ঙৰ ঐতিহ্য বহন কৰা যাদু ইতিহাসৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে সংৰক্ষণমুখী পৰ্যটনৰ বাট মুকলি কৰাৰ চেষ্টা কৰা হৈছে বুলি জানিবলৈ দিয়ে। বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰে প্ৰতিষ্ঠানটোত শেহতীয়াকৈ চিকিৎসা মাচুল বৃদ্ধি হোৱা বুলি সদৰি কৰিছে। তেওঁ কয় যে বিগত 2002 চনত শেষ হোৱাৰ বাবে মাচুল বৃদ্ধি কৰাৰ পাছত এইবুলি চিকিৎসাৰ সৈতে জড়িত সকলো ধৰণৰ ব্যয় সামান্য পৰিমাণে বৃদ্ধি হৈছে। ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহত হোৱা ব্যয়ৰ জৰীপৰ ভিত্তিত জনসাধাৰণৰ অসুবিধা নোহোৱাকৈ তেজৰ পৰীক্ষা, এক্সৰেৰ পৰা আৰম্ভ কৰি পেইন কেবিনলৈকে কেইবাটাও ক্ষেত্ৰত মাচুল ন্যূনতম পৰিমাণে বৃদ্ধি কৰা হৈছে। আয়ুষ্মান ভাৰত কাৰ্ড থকা ৰোগী সন্দৰ্ভত তেওঁ কয় যে তেওঁলোকে পূৰ্বৰ দৰে এতিয়াও বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব। এই কাৰ্ড নথকা ৰোগীসকলে বৰ্ধিত মাচুল আদায় দিব লাগিব। তেওঁ লগতে কয় যে চিকিৎসা মহাবিদ্যালয় হাস্পতালখনত বহিৰ্বিভাগত ৰোগীৰ সংখ্যা পূৰ্বতকৈ বৃদ্ধি হৈছে। 2020 চনত বহিৰ্বিভাগত ৰোগীৰ সংখ্যা 1,33,000 হোৱাৰ বিপৰীতে 2023 চনত এই সংখ্যা 2,57,000লৈ বৃদ্ধি হোৱা বুলিও তেওঁ জানিবলৈ দিয়ে। ভাৰতৰ শ্ৰীলংকাৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত আজি শ্ৰীলংকাই ভাৰতক জয়ৰ বাবে 241 ৰাণৰ বিজয় লক্ষ্য বান্ধি দিছে। কলম্বোৰ আৰু প্ৰেমাদাসা ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত টছত জিকি শ্ৰীলংকাই প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। দলটোৱে নিৰ্ধাৰিত 50 অভাৰত 9টা উইকেট হেৰুৱাই 240 ৰাণ সংগ্ৰহ কৰে। শৃংখলাৰ প্ৰথমখন খেল ৰোমাঞ্চকৰভাৱে ড্ৰ হোৱাৰ পাছত দুটা দলে আজিৰ খেলখনত জয়ী হোৱাৰ বাবে আপ্ৰাণ চেষ্টা চলাইছে। শ্ৰোতাসকলে সন্ধিয়া আঞ্চলিক বাতৰি হৈছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া শুনক বিগত সপ্তাহত আঞ্চলিক বাতৰিত স্থান লাভ কৰা গুৰুত্বপূৰ্ণ বাতৰিসমূহৰ তালিকা দলি টিভিৰ পৰা।
ৰাজ্য কেবিনেটত গৃহীত সিদ্ধান্তৰ সবিশেষ, পেৰিছ অলিম্পিকৰ প্ৰতিনিধিত্বৰ খবৰ, প্ৰধানমন্ত্ৰী মন কী বাতৰ বতৰা, কেৰালাৰ ৱাইনাডৰ ভূমিস্খলনৰ খবৰ, ৰাজ্য চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আঁচনিৰ সবিশেষ, ভাৰত শ্ৰীলংকাৰ মাজত T20 ক্ৰিকেট শৃংখলাৰ খবৰ আদিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ খবৰে বিগত সপ্তাহৰ আঞ্চলিক বাতৰিত স্থান লাভ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহ জনসাধাৰণৰ অধিক ওচৰ চপোৱাৰ বাবে ব্যৱস্থা গ্ৰহণৰ বিষয়ে বিগত সপ্তাহত আলোচনা কৰে। প্ৰধানমন্ত্ৰীয়ে মন কী বাতৰ জৰিয়তে অসমৰ ঐতিহাসিক চৰাইদেউ মৈদামে ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰাৰ বাবে গৌৰৱ প্ৰকাশ কৰে। বিগত সপ্তাহত গুৱাহাটী বিশ্ববিদ্যালয়কে ধৰি ৰাজ্যৰ কেইবাখনো বিশ্ববিদ্যালয়ৰ মহিলা উপাচাৰ্য নিযুক্তি দিয়া হয়। যোৱা সোমবাৰে ৰাজ্যত আন্তঃৰাষ্ট্ৰীয় বৈভৱ দিৱস পালন কৰা হয়। মৰাণ ৰাষ্ট্ৰীয় উদ্যানত উদযাপিত বৈভৱ দিৱসৰ কাৰ্যসূচীত উদ্যোক্তসকলে মানুহৰ সংখ্যা ষাঠিলৈ বৃদ্ধি পোৱা বুলি সদৰি কৰে। মুখ্যমন্ত্ৰী বৰন্ত বিশ্বসভাৰ অধ্যক্ষতাত গুৱাহাটীৰ লোকসেৱা ভৱনত যোৱা সোমবাৰৰ পৰা দুদিনীয়াকৈ জিলা আয়ুক্ত সন্মিলন অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে চলিত বৰ্ষৰ 1 ডিচেম্বৰৰ পূৰ্বে নতুন পৰ্যায়তে দায়িত্ব ল'ব পৰাকৈ ৰাজ্য পঞ্চায়ত নিৰ্বাচনৰ সমগ্ৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পোষকতা কৰি বিগত সপ্তাহত মত প্ৰকাশ কৰে। অসম লোকসেৱা আয়োগৰ কৃষি উন্নয়ন বিষয়ৰ নিযুক্ত কেলেংকাৰীৰ বিষয়ত যোৱা সোমবাৰে বিশেষ ন্যায়াধীশৰ আদালতে আয়োগৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ কুমাৰ পালক 14 বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু 2,00,000 টকা জৰিমনা দিয়ে। ৰশ্মি প্ৰসাদ আচাৰ্য যোৱা মঙলবাৰে অসমৰ ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰে। তেওঁক অসমৰ লগতে মণিপুৰৰ ৰাজ্যপাল হিচাপেও অতিৰিক্ত দায়িত্ব দিয়া হয়। একেদৰে কোকৰাঝাৰ জিলাত ডেৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ শৃংখল অনুষ্ঠিত হয়। মৰাণ ৰাকেশ আৰু সৰবজিৎ সিঙে বিগত সপ্তাহত পেৰিছ অলিম্পিকৰ বহুতা এয়াৰ পিষ্টলৰ মেষ্ট শাখাৰ দলীয় ক্ষেত্ৰত ব্ৰঞ্জ পদক জয় কৰে। ৰাজ্য চৰকাৰৰ শিক্ষাৰ্থী উচ্চ শিক্ষাৰ বাবে অভিনন্দন শিক্ষাৰী ৰাজসাহায্য আঁচনিৰ কাৰ্যকৰী কৰাৰ বাবে বিত্ত বিভাগে বিগত সপ্তাহত এখন জাননী জাৰি কৰে। এই জাননীত 2020 চনৰ পহিলা এপ্ৰিলৰ পৰা চলিত বছৰৰ 31 মাৰ্চ পৰ্যন্ত উচ্চ শিক্ষাৰ ঋণ গ্ৰহণ কৰাসকলৰ ভিতৰত উপযুক্ত বিবেচিত সকললৈ এককালীন সাহায্য হিচাপে 50,000 টকাকৈ আগবঢ়োৱাৰ বিষয়ে ঘোষণা কৰা হয়। ইপিনে কেৰালাৰ ৱায়নাড জিলাত মঙলবাৰে পুৱা হোৱা ভূমিস্খলনৰ ঘটনাত কেইবাশ লোকে প্ৰাণ হেৰুওৱাৰ লগতে বহুসংখ্যক লোক আহত হয়। ৱায়নাড জিলাত বিগত সপ্তাহত মুখ্যমন্ত্ৰী ডেশবৰ্ডত ষষ্ঠ স্থানলৈ উন্নীত হোৱাৰ লগতে ৰাজ্যৰ ভিতৰতে অন্যতম সফল জিলা হিচাপে পৰিগণিত হয়। শিক্ষা বিভাগে ৰাজ্য বিদ্যালয়সমূহত নতুন শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত বিশেষ পৰিৱৰ্তন অনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা বুলি শিক্ষামন্ত্ৰী ৰমেশ কেজৰিয়ে বিগত সপ্তাহত প্ৰকাশ কৰে। ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত টি20 শৃংখলাত ভাৰতে শ্ৰীলংকাক 3-0 ব্যৱধানত পৰাস্ত কৰে। পেৰিছ অলিম্পিকত যোৱা বুধবাৰে অসমৰ লাভলীনা বৰগোহাঞিৰ বক্সিঙৰ মিডল ৱেইট শিতানৰ 75 কিলোগ্ৰাম শাখাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত নৰৱেৰ স্বৰ্ণভাগ পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। যোৱা বুধবাৰে আয়োজিত ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠকখনত বিভিন্ন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। উন্নয়নৰ তৃতীয়ত 47 লাখ হিতাধিকাৰী সামৰি লোৱা হ'ব বুলি চৰকাৰে প্ৰকাশ কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিগত সপ্তাহত ইজিপি গছ মাৰ নামত শীৰ্ষক অভিযান অব্যাহত থাকে। ৰাজ্যত 1 আগষ্টৰ পৰা অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পৰ্যায় অনুষ্ঠিত হয়। ৰাজ্যৰ পৰিবহণ খণ্ডৰ উন্নয়নৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ বিশেষ পৃষ্ঠপোষকতা বিচাৰি পৰিবহণ মন্ত্ৰী কেশৱ মহন্তই যোৱা বৃহস্পতিবাৰে নতুন দিল্লীত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী আৰু কেন্দ্ৰীয় বন্দৰ জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰে। ৰাজ্যৰ শিক্ষা বিভাগৰ শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তনৰ লক্ষ্যৰে শিক্ষা বিভাগে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ অংশ হিচাপে শীঘ্ৰেই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰা বিভাগ প্ৰদানৰ ব্যৱস্থা আঁতৰ কৰা হ'ব বুলি শিক্ষামন্ত্ৰীয়ে বিগত সপ্তাহত ঘোষণা কৰে। আনহাতে চৰাইদেউৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰত স্বীকৃতি লাভ কৰাৰ পাছত জিলাখনত পৰ্যটকৰ সুবিধা সুনিশ্চিত কৰাৰ উদ্দেশ্যে আমাৰ আলহী ঘৰ আঁচনি আৰম্ভ কৰা হয়। ভাৰত আৰু শ্ৰীলংকাৰ মাজত 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলা যোৱা শুকুৰবাৰে আৰম্ভ হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে যোৱা শুকুৰবাৰে গুৱাহাটীসহ 8টা স্থানত হাইস্পীড ৰোড কৰিডৰ নিৰ্মাণত অনুমোদন জনায়। ৰাজ্যৰ পৰ্যটন খণ্ডৰ সামগ্ৰিক বিকাশৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ অহা দেশ বিদেশৰ পৰ্যটকক বিশ্বমানৰ সা সুবিধা প্ৰদানৰ লক্ষ্যৰে কালি ৰাজ্য চৰকাৰে কাজিৰঙাত 5 তাৰকাযুক্ত হোটেল নিৰ্মাণৰ বাবে এখন বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে। এয়াই আছিল বিগত সপ্তাহত আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰিত স্থান লাভ কৰা মুখ্য বাতৰিসমূহত চমু অৱলোকন।
ৰাজ্যৰ বিৰোধী ৰাজনৈতিক দলসমূহৰে গঠিত বিৰোধী ঐক্য মঞ্চৰ এখন গুৰুত্বপূৰ্ণ বৈঠক আজি গুৱাহাটীৰ বেলতলাত অনুষ্ঠিত হয়। এই বৈঠকত 18টা ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। বৈঠকত বিগত নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। তদুপৰি সমাগত উপ নিৰ্বাচন সন্দৰ্ভতো এই বৈঠকত বিতংভাৱে আলোচনা কৰা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। পেৰিছ অলিম্পিকৰ পুৰুষ হকীৰ কোৱাৰ্টাৰ ফাইনেলত গ্ৰেট ব্ৰিটেইনক হৰুৱাই ভাৰতৰ ছেমি ফাইনেলত প্ৰৱেশ। বক্সিঙৰ 75 কিলোগ্ৰাম শাখাৰ কোৱাৰ্টাৰ ফাইনেলত অসম কন্যা লাভলীনা বৰগোহাঁইৰ পৰাজয়। ৰাজ্যখনত জন্মগ্ৰহণ কৰা লোকেহে চৰকাৰী চাকৰিত নিযুক্তি লাভ কৰিব পৰাকৈ ৰাজ্য চৰকাৰে নতুন বাসিন্দা নীতি প্ৰণয়ন কৰিব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ চতুৰ্থ বৰ্ষ প্ৰতিশ্ৰুতি সংগতি ৰাখি কাইলৈৰ পৰা শিক্ষা সপ্তাহ উদযাপন। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহ, অসম প্ৰদেশ বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা, বিগত লোকসভা নিৰ্বাচনৰ ফলাফলৰ পৰিপ্ৰেক্ষিতত দলীয় কাৰ্যপন্থা আৰু সবলীকৰণ সন্দৰ্ভত আলোচনা আৰু ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত শ্ৰীলংকাৰ ভাৰতক 241 ৰাণৰ বিজয় লক্ষ্য নিৰ্ধাৰণ।